আবে আমাৰ ঘৰৰ কাষত ঘৰ ভাড়া লৈছে বুঝছ, অমৃত গোস্বামীৰ গুণ্ডা কেইটা মানে আহি ঘৰ ভাড়া লৈছে, চিঞৰ বাখৰ কৰি আছে। কালি আজি জিতুমণিয়ে মোক ফোন কৰি পেলাই কৈছে কোনোবা বোলে ৰাতি দেৱালৰ ওপৰত উঠিব চেষ্টা কৰিছিলে, হা এইবিলাক চিঞৰ বাখৰ হৈছে। জিতুমণিয়ে মোক ফোন নকৰে, জিতুমণি কৈছে হেৰি আজি মই দেখিলোঁ হয় চিঞৰ বাখৰ কৰি আছে। এইটো অমৃত গোস্বামী একেলা ইহঁতেতো যাকে যোনে পইচা দিয়ে তাকে ঘৰ ভাড়া দি দিয়ে, গতিকে ঘৰ ভাড়া ওচৰত আহি ঘৰ ভাড়া লৈছে, আহি এসোপামান সোমাইছে ঔষধ বুজিছ ইয়াতে। তহঁতে সাৱধান হৈ থাক, মই চাবি কিন্তু খবৰ পাবি কেলা কোনোবা দিনা এনেকুৱা হ'ব এই মোৰ হাতত দা উঠিব।